এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ নীতি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা বাতিল, নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক অহা 21 দিনৰ ভিতৰত ভৱিষ্যনিধিৰ প্ৰাপ্য ধন মোকলাই দিবলৈ ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধীকৰণৰ নিৰ্দেশ, যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ, আৰু ৰাজস্থানৰ জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ ওড়িশাৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা 682গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অবৈধভাৱে অৰুণোদয়ৰ সুবিধা গ্ৰহণ কৰি থকা এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাটো মন্ত্ৰীসভাই অনুমোদন জনাইছে।
এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলো, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালো যে 682জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল, আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে, সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকচ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছো।
মন্ত্ৰীসভাৰ এই বৈঠকত 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। বছৰটোৰ ভিতৰত সকলো জিলাতে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব আৰু গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা হ'ব। নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থাও কৰা হ'ব। বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ বাবে এই বছৰটোতে পুথিভঁৰাল গঢ়ি তুলিব। তদুপৰি বনগাঁৱৰ গাঁওবুঢ়ালৈ 9,000 টকাকৈ পাৰিতোষিক প্ৰদানৰ বাবেও মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই পাৰিশ্ৰমিক বনগাঁৱৰ 278জন গাঁওপ্ৰধান আৰু 668গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ গাঁওপ্ৰধানক প্ৰদান কৰিবলৈ অনুমোদন জনোৱা হৈছে। হস্ত অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। অসম দক্ষতা বিকাশ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবেও কালি মন্ত্ৰীসভাই অনুমোদন জনায়। বিদেশত প্ৰাৰ্থী নিযুক্তিৰ সুবিধাৰ বাবে আনুষ্ঠানিক প্ৰণালী প্ৰয়োগ কৰিবলৈ মন্ত্ৰীসভাই এই কেন্দ্ৰ স্থাপনত অনুমোদন জনায়। এই সিদ্ধান্তসমূহ অহা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। কেন্দ্ৰীয় চৰকাৰে পুৰণি ব্যৱস্থা ঘূৰাই আনি নতুন শিক্ষানীতিৰ আধাৰত এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। সেই অনুসৰি এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ লাভ কৰিবলৈ সমৰ্থ নোহোৱা ছাত্ৰ ছাত্ৰীক অনুত্তীৰ্ণ ঘোষণা কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অৱশ্যে অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব বুলিও শিক্ষা সচিব সঞ্জয় কুমাৰে জানিবলৈ দিছে। পৰীক্ষাত উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীক অষ্টম শ্ৰেণীলৈকে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ পৰা বাহিৰ কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীৰ শিক্ষণ ক্ষমতা উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰে এই নীতি সলনি কৰিছে। নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক অহা 21 দিনৰ ভিতৰত ভৱিষ্যনিধিৰ প্ৰাপ্যধন মোকলাই দিবলৈ ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধীকৰণে নিৰ্দেশ দিছে। 2015 চনত কাছাৰ কাগজ কল আৰু 2017 চনত নগাঁও কাগজ কলৰ কাম কাজ বন্ধ হৈ পৰাৰ পাছত দুয়োটা কলৰ কৰ্মচাৰীসকল ভৱিষ্যনিধিৰ ধনৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হৈছিল। শেহতীয়াকৈ ন্যায়াধীকৰণে কৰ্মচাৰীসকলৰ সপক্ষে ৰায়দান কৰি চৰকাৰী প্ৰতিনিধিৰূপে থকা লিকুইডেটৰ কুলদীপ বাৰ্মাক ভৱিষ্যনিধিৰ ধন আদায় কৰাৰ বাবে নিৰ্দেশ দিয়ে। কাগজ কল দুটাৰ যুটীয়া কৰ্মচাৰী সমিতিয়ে প্ৰকাশ কৰা মতে ন্যায়াধীকৰণে কৰা এই ৰায়দান কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ বাবেই নহয়, সকলো প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। কোনো প্ৰতিষ্ঠানে কৰ্মচাৰীসকলক ভৱিষ্যনিধিৰ প্ৰাপ্য ধন আদায় নিদিলে কৰ্মচাৰীসকলে এই ৰায়ৰ আধাৰত সেই ধন আদায় কৰিব পাৰিব। উল্লেখযোগ্য যে 2022 চনৰ 28 মাৰ্চত অসম চৰকাৰে বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পৰেচন লিমিটেডৰ অধীনৰ কাগজ কল দুটাৰ সম্পত্তিৰ কৰ্তৃত্ব গ্ৰহণ কৰাৰ লগতে কৰ্মচাৰীসকলক 3 মাহৰ দৰমহা আদায় দি আনুষ্ঠানিকভাৱে কল দুটা বন্ধ ঘোষণা কৰিছিল। যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যোৱা 14 ডিচেম্বৰত 90 বছৰ সম্পূৰ্ণ কৰিছিল। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী চলচ্চিত্ৰ জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মন্থন, ভূমিকা, জুনুন, কলিয়ুগ, ত্ৰিকাল, সুৰজ কা সাতোৱা ঘোড়া, মম্মো, মান্দি, চৰ্দাৰী বেগম, জুবেৰা ইত্যাদি। চিত্ৰনাট্য, পৰিৱেশন শৈলী আৰু সংগীত সকলোতে তেওঁ অভিন্ন আছিল। শেহতীয়াকৈ বেনেগালে ভাৰত আৰু বাংলাদেশৰ যৌথ উদ্যোগত মুজিদ দ্য মেকিং অফ এ নেচন নামৰ হিন্দী আৰু বাংলা দ্বিভাষিক ছবি নিৰ্মাণ কৰিছিল। দূৰদৰ্শনৰ হৈও তেওঁ ভাৰত এক খোজ আৰু সমিধানৰ দৰে বহু জনপ্ৰিয় ধাৰাবাহিক নিৰ্মাণ কৰিছিল। সাবানা আজমী, অনন্ত নাগ, স্মিতা পাটিল, নাছিৰুদ্দিন শ্বাহৰ দৰে বিশিষ্ট অভিনয় শিল্পীক চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত কৰোৱা বেনেগালে চলচ্চিত্ৰক লৈ কৰা ন ন সম্পৰীক্ষাই তেওঁৰ ছবিসমূহ দেশ বিদেশৰ চলচ্চিত্ৰপ্ৰেমীৰ ৰসোত্তীৰ্ণ কৰিবলৈ সমৰ্থ হৈছিল। দ্য মেকিং অব মহাত্মা আৰু দ্য ফৰগটেন হিৰোৰ দৰে জীৱনভিত্তিক ছবিৰে তেওঁ জাতিৰ পিতা মহাত্মা গান্ধী আৰু সুভাষ চন্দ্ৰ বসুৰ অনবদ্য জীৱন যাত্ৰাকো তুলি ধৰিছিল। 18টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটাৰে বিভূষিত বেনেগালে 2005 চনত দাদাচাহেব ফাল্কে, 1976 চনত পদ্মশ্ৰী আৰু 1991 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেনেগালৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এই উপলক্ষে দিয়া এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে বেনেগালৰ চলচ্চিত্ৰসমূহৰ কাহিনী কথন ৰীতিয়ে ভাৰতীয় চলচ্চিত্ৰৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। তেওঁৰ অৱদানসমূহ সদায় স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কাছাৰ জিলাৰ সোণাইৰ আমজাদ আমিন ৰাহুল নামৰ যুৱকজনে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছে। ইছৰোৰ কেন্দ্ৰীয় নিযুক্তি বৰ্ডে প্ৰকাশ কৰা 153 জনীয়া বাছনি তালিকাত ৰাহুলে 11 নম্বৰ স্থান লাভ কৰিছে। সোণাই সমষ্টিৰ নগদিৰগ্ৰাম তৃতীয় খণ্ডৰ বাসিন্দা ৰাহুলে শিলচৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পাছলৈ শিলচৰতে অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছত IIT খড়গপুৰত মেকানিকেল ডিজাইনাৰৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। এই সময়ছোৱাতে তেওঁ ইছৰোৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে। বৰদিনৰ প্ৰাক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ উল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্ৰী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীৰ্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতিগীতেৰে ইতিমধ্যে গীৰ্জাসমূহ মুখৰ হৈ পৰিছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো বৰদিনৰ আনন্দ উল্লাসে বিৰাজ কৰিছে। এই উপলক্ষে উত্তৰ পূব ভাৰতৰ দ্বিতীয় পুৰণি গীৰ্জাৰূপে পৰিচিত শিৱসাগৰ বেপ্টিষ্ট গীৰ্জাত কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰাক বৰদিনৰ কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত খ্ৰীষ্টধৰ্মী লোকসকলে উলিওৱা এটা সমদলে নগৰখন পৰিভ্ৰমণ কৰে। প্ৰাক বৰদিনৰ মূল প্ৰাৰ্থনা আজি সন্ধিয়া অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত শিৱসাগৰৰ বেপ্টিষ্ট গীৰ্জাৰ পৰা অজয় কুমাৰ বেথেলে এইদৰে কয়।
বৰদিনৰ প্ৰস্তুতি আমি ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে আমাৰ সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ হয়। এইবাৰ আমি প্ৰাক বৰদিন অনুষ্ঠান আমি 1 তাৰিখে অনুষ্ঠিত কৰিছিলো। তাৰ পাছত আমি 17 ডিচেম্বৰৰ পৰা আমি খ্ৰীষ্টৰ বিশ্বাসী প্ৰত্যেক পৰিয়াললৈ গৈ কেৰল পৰিৱেশন কৰিছিলো। 17, 18, 19, 20, 21 আৰু 22 তাৰিখে আমাৰ পৰিয়ালসমূহত ইতিমধ্যেই কেৰল গোৱা সম্পন্ন হৈছে। ইতিমধ্যে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হৈ গৈছে আৰু আমাৰ সকলোবিলাক যা যোগাৰ হৈছে। 24 ডিচেম্বৰ তাৰিখ সন্ধিয়াৰ লগে লগে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হ'ব। 24 তাৰিখ প্ৰাক বৰদিন সন্ধিয়াৰ উপাসনা আৰম্ভ হ'ব 5:30 বজাৰ লগে লগে। আৰু ঠিক তেনেদৰে 25 ডিচেম্বৰ পুৱা 10 বজাৰ পৰা আমাৰ বৰদিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ঠিক তেনেদৰে সন্ধিয়া 5:30 বজাৰ পৰা ৰাতি 9 বজালৈকে আমাৰ বৰদিন সন্ধিয়াৰ বিশেষ কাৰ্যসূচী বৰদিন নাইট আমি পালন কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আৰম্ভ কৰিছো।
ডিব্ৰুগড় বিমানবন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো 2025 বৰ্ষত কাৰ্যক্ষম হৈ উঠিব বুলি বিমানবন্দৰ প্ৰাধিকৰণে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি অনুষ্ঠিত উপদেষ্টা সমিতিৰ এখন বৈঠকত কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰে। বৈঠকত বিমানবন্দৰটোৱে যাতে দেশৰ অন্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসমূহৰ সৈতে ফেৰ মাৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনিমূলক ব্যৱস্থা উন্নীত কৰাৰ লগতে যাত্ৰীসকলৰ চলাচলৰ সুবিধা অধিক সুচল কৰাৰ দিশত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া বিভাগৰ 411.5, 289.9 মিটাৰ, এফ এম মিটাৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক বৰষা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত ভিন ভিন দৈনিক বাতৰি কাকতসমূহত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত বিকাশৰ 12 দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিৰ্বাচিত শিক্ষাৰ্থীসকলক বিনামূলীয়া চাইকেল বিতৰণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা বাতৰিটো বিস্তৃতভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। অসমীয়া খবৰ কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ডিব্ৰুগড়ত একাধিক প্ৰকল্প নিৰ্মাণ পৰিদৰ্শন, বিকাশৰ 12 দিনত 32 লাখ লোক উপকৃত, মুম্বাইৰ এখন চিকিৎসালয়ত 90 বছৰ বয়সত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ বিয়োগৰ বাতৰিটোকো প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱা পৰিচালকগৰাকীৰ দেহাৱসানৰ বাতৰিটো 90 বছৰীয়া জন্মদিন পালনৰ 9 দিনৰ পাছতে মাগিলে বিদায় উপ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতেও কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতাজনৰ বিয়োগৰ বাতৰিটোক তথ্য সমৃদ্ধভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাংলাদেশে ভাৰতৰ পৰা শ্বেখ হাছিনাক উভতাই বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক উপদেষ্টা তৌহিদ হুছেইনে এই কথা সদৰি কৰিছে বুলি এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ডিব্ৰুগড়ত মুকলি কৰা মুখ্যমন্ত্ৰীৰ সচিবালয়ত প্ৰথমখন কেবিনেট বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু সিদ্ধান্তসমূহ বিস্তৃতভাৱে দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতত প্ৰকাশ পাইছে। গুৱাহাটী ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত দেওবাৰে নিশা বাইক চালকসহ এগৰাকী যুৱতীৰ প্ৰাণ যোৱা আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৰ্তমানলৈ চিনাক্ত নোহোৱা বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা উপলক্ষে 75,000তকৈ অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে।
সোণোৱাল খোচাৰে স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিষদৰ অধীনৰ 32টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰিছে। আয়োগে সদৰি কৰা তথ্য অনুসৰি উজনি অসমৰ 7খন জিলাৰ 32টা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা 2,93,914। ইয়াৰে 1,45,307 পুৰুষ আৰু 1,48,606গৰাকী মহিলা ভোটদাতা। আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস। গ্ৰাহক আন্দোলনৰ গুৰুত্ব তথা প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে গ্ৰাহক সুৰক্ষা আইন 1986 প্ৰণয়ন কৰা হৈছিল। এই আইনখনৰ লক্ষ্য হৈছে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ শোষণৰ বিৰুদ্ধে ফলপ্ৰসূ সুৰক্ষা প্ৰদান কৰা। অসমে ৰাজস্থানৰ জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে। জয়পুৰৰ কে এল চাইনী গ্ৰাউণ্ডত অনুষ্ঠিত গ্ৰুপ এৰ মেচখনত অসমে কালি ওড়িশাক 5 উইকেটত পৰাজিত কৰে। অসমে 50 অভাৰত 5 উইকেটৰ বিনিময়ত 271 ৰাণ কৰি জয় সাব্যস্ত কৰে। মহিলা ক্ৰিকেটত আজি ICC চেম্পিয়নশ্বিপৰ 3খনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব। খেলখন আজি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। দেওবাৰে একেটা ষ্টেডিয়ামতে অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতে আলহী দলটোক 211 ৰাণত পৰাজিত কৰিছিল। ভাৰতীয় দলটোৱে T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত জয়লাভ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ সামগ্ৰিকভাৱে শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলী আৱৰি ৰখাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্ৰা সৰ্বোচ্চ 25.5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 11.3 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলিও প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ নীতি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা বাতিল। যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান আৰু ৰাজস্থানৰ জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ ওড়িশাৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।